এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন কৰে। বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত আজি জনসাধাৰণৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে আজি মুকলি বিহু উদযাপন কৰা হয়। পুৱা বিহুৱান উত্তোলনকে ধৰি স্মৃতি তৰ্পণ, জ্যেষ্ঠজনক সেৱা, জলপান গ্ৰহণ, কণীযুঁজ আদি বিভিন্ন কাৰ্যসূচীৰে তলাতল ঘৰৰ বাকৰি জীপাল হৈ পৰে। অনুষ্ঠানত নিমাইজান হুঁচৰি দলকে ধৰি পাঁচযোৰা আমন্ত্ৰিত হুঁচৰি দল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে নৃত্য পৰিৱেশন কৰে। সদু শিৱসাগৰ ছাত্ৰ সন্থাৰ উদ্যোগত আজি বৰ্ডিং খেলপথাৰতো দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহুৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেইবাটাও দলে বিহু হুঁচৰিৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। মৰাণ জনগোষ্ঠীৰ লোকসকলে আজি গৰু বিহু পালন কৰে। মৰাণসকলে পৰম্পৰাগতভাৱে বহাগৰ প্ৰথম বুধবাৰে গৰু বিহু আৰু প্ৰথম বৃহস্পতিবাৰে মানুহ বিহু উদযাপন কৰে।
জেয়ে আনিলে জনা সামুক বুতলি ওয়ে হাজেউ আওই লাঙি ওই তিনি কই পতিতে জেয়ে জুয়ে দিলে ওয়ে হা নাময়ে জানি।
ৰাজ্যৰ আন এটা চহকী জনগোষ্ঠী দেউৰীসকলেও আজি বহাগৰ প্ৰথম বুধবাৰে দেউৰী বিহু উদযাপন কৰিছে। ঐক্য সম্প্ৰীতিৰ বাৰ্তা বিলাই সমাজত একতাৰ জৰীডাল সুদৃঢ় কৰি তোলা জনগোষ্ঠীয় লোকসকললৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়কে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি ৰঙালী বিহুৰ তৃতীয় দিনাখন কেন্দ্ৰটোত দীৰ্ঘদিন সেৱা আগবঢ়াই যোৱা কেইবাগৰাকীও প্ৰাক্তন সতীৰ্থক একোখনকৈ ফুলাম গামোচাৰে বিহুৰ ওলগ জনায়। আজিৰ অনুষ্ঠানত প্ৰবীণ অনাতাঁৰ সম্প্ৰচাৰক আৰু শিল্পী হীৰেণ গোহাঁই, ছৈয়দ ছাদুল্লা, অঞ্জনা বৰুৱা, ভূপেন গগৈ, ত্ৰিবেণী দাসগগৈ, ৰূপজ্যোতি দুৱৰা, লক্ষী দত্ত, তৰেণ লেখাৰু, উৎপল ভট্টাচাৰ্য আৰু সুৰেশ হাতীমৰীয়াই অংশগ্ৰহণ কৰি কেন্দ্ৰটোৰ বিভিন্ন অনুষ্ঠান সম্পৰ্কে মন্তব্য আগবঢ়ায় আৰু এইসমূহৰ মান উন্নত কৰাৰ বাবে কেইবাটাও বহুমূলীয়া পৰামৰ্শ দিয়ে। কেন্দ্ৰটোৰ অনুষ্ঠান মুৰববী লোহিত ডেকা প্ৰমুখ্যে আকাশবাণী ডিব্ৰুগড়ত বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলে প্ৰাক্তন সতীৰ্থকেইগৰাকীক আন্তৰিকভাৱে আদৰণি জনায়। অসমসহ উত্তৰ পূৰ্বাঞ্চল, চুবুৰীয়া প্ৰথম, এক্টিষ্ট আৰু বিমষ্টেকৰ দৰে নীতিসমূহৰ ক্ষেত্ৰত দেশৰ কেন্দ্ৰস্বৰূপ আৰু অনাগত সময়ত অঞ্চলটোৰ প্ৰাসংগিকতা বৃদ্ধি পাব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। আসন্ন উত্তৰ পূব বিনিয়োগকাৰী সন্মিলন 2025 সম্পৰ্কে কালি ৰাষ্ট্ৰদূতসকলৰ এখন বৈঠকত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ডঃ জয়শংকৰে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা এই সন্মিলনৰ জৰিয়তে অঞ্চলটোৰ বৈশিষ্ট্যসমূহৰ অন্বেষণ কৰিবলৈ আৰু নিজৰ উদ্যোগৰ প্ৰসাৰ সাধন কৰিবলৈ আহ্বান জনায়। মণিপুৰ আৰক্ষীয়ে যোৱা 24 ঘণ্টাত থৌবাল, ইম্ফল পূব, ইম্ফল পশ্চিম, টেংনৌপাল, বিষ্ণুপুৰ আৰু জিৰিবাম জিলাত অভিযান চলাই বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ 14 জন সদস্যক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ইম্ফল পূব আৰু থৌবাল জিলাৰ পৰা 4 জনকৈ, টেংনৌপাল জিলাৰ পৰা 3 জন আৰু ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু জিৰিবাম জিলাৰ পৰা 1 জনকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত সন্ত্ৰাসবাদীকেইজন KCP, UNLF, প্ৰিপাক আৰু চৰেপা সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে সন্ত্ৰাসবাদীকেইজনৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গুলী বাৰুদ, নগদ ধন আৰু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। অসম আৰু মিজোৰামৰ মাজৰ 164.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ বিবাদ নিষ্পত্তিৰ বাবে অহা 25 এপ্ৰিলত গুৱাহাটীত দুয়ো ৰাজ্যৰ মাজত বিষয়া পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। মিজোৰামে গৃহ সচিবৰ নেতৃত্বত এটা 7-জনীয়া দল এই আলোচনালৈ প্ৰেৰণ কৰিব। ইয়াৰ পূৰ্বে যোৱা 9 আগষ্টত আইজলত দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল আৰু এই আলোচনাত দুয়োপক্ষই বিবদমান অঞ্চলত শান্তি সুস্থিৰতা বৰ্তাই ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা অসমৰ জনপ্ৰিয় গায়ক প্ৰদীপ কাকতিৰ আজি দেহাৱসান ঘটে। 1977 চনতে প্ৰশাসনিক সেৱাত যোগদান কৰা প্ৰয়াত কাকতিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াই নলবাৰীৰ অতিৰিক্ত আয়ুক্ত হিচাপে যোৱা 2000 চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল 85 বছৰ। প্ৰয়াত কাকতিৰ গীতসমূহ 7ম-8ম দশকত আকাশবাণী গুৱাহাটীৰ গীতিমালিকা অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।